এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ অন্তৱৰ্তীকালীন বাজেট অধিৱেশন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা মাহত শিলচৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত আৰু নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ বাবে আজিৰে পৰা চহৰখনত নতুনকৈ চিটিবাছ সেৱা মুকলি। ৰাজ্যত সম্প্ৰতি মহিলাসকলৰ মাজত নতুন উদ্দীপনাৰ সৃষ্টি হৈছে আৰু প্ৰতি বছৰে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত নামভৰ্তি কৰা ছাত্ৰীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ জৰিয়তে 40 লাখ মহিলাক সংগঠিত কৰিবলৈ সমৰ্থ হৈছে আৰু শিক্ষা, কৰ্মসংস্থাপন তথা আত্মনিৰ্ভৰশীলতা আটাইকেইটা দিশতে বিগত 5 বছৰত নিৰ্ণায়ক সফলতা অৰ্জন কৰিছে। নতুন শিক্ষানীতিৰে পৰিচালিত বিশ্ববিদ্যালয়খনত 17টা বিভাগত 44টা ডিগ্ৰী পাঠ্যক্ৰমৰ সুবিধা আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আজি অসম মহিলা বিশ্ববিদ্যালয়ে নাকৰ স্বীকৃতি লাভ কৰিছে। আমাৰ 2020 চনৰ পৰা নতুন শিক্ষানীতি বিশ্ববিদ্যালয়খনে সফলতাৰে ৰূপায়ণ কৰিছে। 17টা বিভাগত 46টা শৈক্ষিক ডিগ্ৰী পাঠ্যক্ৰম পৰিচালনা কৰিছে। বিশ্ববিদ্যালয়খনৰ জীৱনত আজি এটা আনন্দৰ দিন। অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত এই বিশ্ববিদ্যালয়খন আৰম্ভ হৈছিল। আজি ৰাজ্য চৰকাৰে 28,50,00,000 টকা ব্যয় কৰি নিৰ্মাণ কৰা নতুন শৈক্ষিক ভৱনৰ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হল। বিশ্ববিদ্যালয়খনৰ স্থায়ী ঠিকনা হল।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিশ্ববিদ্যালয়খনৰ বাবে আৰু 75 কোটি টকাৰ অনুদান ঘোষণা কৰে। নাৰী শিক্ষাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত উত্তৰ পূব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ উন্নত আন্তঃগাঁথনিয়ে ছাত্ৰীসকলক শৈক্ষিক দিশত উপকৃত কৰাৰ লগতে উচ্চ শিক্ষাৰে মহিলা সবলীকৰণৰ লক্ষ্যক নতুন গতি দিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ডঃ অনুজ পেগু, অজন্তা নেওগ, বিমল বৰাৰ উপৰি কেইবাগৰাকীও সাংসদ, বিধায়ক তথা অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত গোলাঘাট, যোৰহাট আৰু মাজুলী জিলাৰ 5,958 গৰাকী উদ্যমীৰ মাজত আঁচনিখনৰ প্ৰথম কিস্তিৰ 59 কোটিতকৈ অধিক ধন বিতৰণ কৰে। ডঃ শৰ্মাই এই অভিযানৰ অধীনত লক্ষীমপুৰৰ 3,076 গৰাকী, ধেমাজিৰ 1,799 গৰাকী উদ্যমীৰ মাজত 48 কোটি টকাৰো অধিক ধন বিতৰণ কৰে। অনাগত সময়ত এই অভিযানৰ দ্বাৰা 10 লাখৰো অধিক উদ্যমীক সামৰি লোৱাৰ পৰিকল্পনাৰ বিষয়ে তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শৈক্ষিক ভৱনে অঞ্চলটোৰ লগতে বিভিন্ন ঠাইৰ আইনৰ শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক আন্তঃগাঁথনিৰে গুণগত শিক্ষা লাভত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। তদুপৰি 9 কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত মৰিয়নীৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা 2খন আদৰ্শ বিদ্যালয় আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো তেওঁ মুকলি কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লক্ষীমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট LED ষ্ট্ৰীট লাইট ছিষ্টেম, পথ সুৰক্ষা উন্নীতকৰণ প্ৰকল্প, নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসূতি আৰু শিশু চিকিৎসালয় উন্নীতকৰণকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ অন্তৱৰ্তীকালীন বাজেট অধিৱেশন অনুষ্ঠিত হয়। বিত্ত বিভাগৰ দায়িত্বত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা 31 জুলাইলৈ পৰিষদৰ দৰমহা আৰু অন্যান্য ব্যয়ৰ বাবে 5,653,51,000 টকাৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। বাজেট দাখিল কৰি শ্ৰীৰংহাঙে কয় যে 31 জুলাইলৈকে চৰকাৰী কৰ্মচাৰী দৰমহা শিতানৰ ব্যয়ৰ বাবে 5,653,51,000 কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। পাছত সদনে সৰ্বসন্মতিক্ৰমে বাজেটত অনুমোদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত শিলচৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে আজি প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰে। তেওঁলোকে ৰামনগৰ বাইপাছ এলেকাৰ সভাস্থলী, নিৰাপত্তা ব্যৱস্থা, যান বাহন নিয়ন্ত্ৰণ আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। ইয়াৰ পাছত কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু মন্ত্ৰী দুগৰাকীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ বাবে আজিৰে পৰা চহৰখনত নতুনকৈ চিটি বাছ সেৱা মুকলি কৰা হৈছে। নেহৰুবালিত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশী শৰ্মা, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা পৰিবহণ বিষয়া সীমান্ত বৰা উপস্থিত থাকে। প্ৰথম পৰ্যায়ত জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে মুঠ 6খন বাছৰ জৰিয়তে 3টা মুখ্য সংযোগী পথত চিটি বাছৰ সেৱা প্ৰদান কৰিব। প্ৰতিদিনে পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈ চিটি বাছ সেৱা উপলব্ধ হ'ব। এই বাছ সেৱা সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই এইদৰে কয়।
আমাৰ সমূহ নগাঁওবাসী ৰাইজৰ কাৰণে খুব ভাল খবৰ। আগতে ইতিমধ্যে আপুনিও ক'লে 1973 চনতে চিটি বাছ আৰম্ভ হৈছিল যদিও পিছলৈ গৈ পেলাই বন্ধ হৈ গ'ল। কিন্তু নগাঁৱৰ যি ক্ৰমবৰ্ধমান যি জনসংখ্যা বৃদ্ধি হ'ল আৰু এতিয়া বৰ্তমান নগাঁও চহৰৰ যিটো এটা খুব গুৰুত্ব নিজে গম পায় যে বিশেষভাৱে আমাৰ নগাঁও চহৰখন যদিও সৰু আৰু গ্ৰাম্যাঞ্চল যথেষ্ট বেছি আৰু প্ৰায়বিলাক মানে চহৰ কেন্দ্ৰিক হয়, কাৰণ চহৰতে জিলা আয়ুক্ত কাৰ্যালয় থাকে, চহৰতে এছ পি অফিচটো থাকে, চহৰতে মুখ্য হস্পিটেলখন থাকে। সদায় মানুহবোৰ চহৰ কেন্দ্ৰিক হয় আৰু চহৰলৈ আহিবৰ সময়ত তেওঁলোকৰ কি হয়, টেম্পু বা ই ৰিক্সা যেতিয়া আহে যথেষ্ট ভাড়া ভৰিবলগীয়া হয়। চৰকাৰী নিৰ্দেশনা যিটো জনে এটা ভাড়া নিৰ্ধাৰণ কৰি দিয়া হয়, বহুতে সেইমতে নচলে বা নামানে। সেইকাৰণে আমি চিন্তা চৰ্চা কৰি জিলা আয়ুক্ত মহৰ লগত, বিশেষকৈ জিলা পৰিবহণ বিভাগৰ লগত আমি নগাঁও চিটি বাছ চলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল।
কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা 27 ফেব্ৰুৱাৰীত 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত কেইবাটাও গুৰুত্বপূৰ্ণ অন্তঃদেশীয় জলপথ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বগীবিল আৰু ধুবুৰীৰ সীমাশুল্ক আৰু ইমিগ্ৰেচন চৌহদ আৰু ডিব্ৰুগড়ৰ ঐতিহ্য ভৱন অন্যতম। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়ত নিৰ্মাণ কৰা ঔদ্যোগিক কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে এই প্ৰতিষ্ঠানে যুৱ সমাজৰ বাবে সুযোগ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰতিষ্ঠানে ঔদ্যোগিক ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশৰ উপৰি ব্যৱহাৰ আৰু প্ৰযুক্তিগত প্ৰশিক্ষণ প্ৰদান কৰিব। সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে শিৱসাগৰ জিলাত EVM আৰু VVPATৰ অতিৰিক্ত পৰীক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বে বিগত বৰ্ষৰ 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ জিলাখনত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ কৰা হৈছিল। ইয়াৰ পাছতে যোৱা 22 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা নিৰ্বাচনী কাৰ্যালয়ত অতিৰিক্ত পৰীক্ষণ সম্পন্ন হয়। এই প্ৰক্ৰিয়াত ইলেক্ট্ৰনিক্স কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ 5 জন অভিযন্তাই অংশ লয়। বিজেপি, কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকি সমগ্ৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰে। বিশেষ ন্যায়াধীশৰ আদালতে আজি আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে বিশেষ তদন্তকাৰী গোটে অসম আৰক্ষীৰ চাকৰিয়াল পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বেংক একাউণ্টত লাখ লাখ টকা জমা হোৱাৰ তথ্য পোহৰলৈ আনিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী তদাৰকী কোষে দেহৰক্ষী দুজনৰ বিৰুদ্ধে আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰ ৰুজু কৰিছিল। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত কাইলৈৰ পৰা 1 মাৰ্চলৈ 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 75খন বিপণীয়ে অংশ ল'ব। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা আৰু কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰামৰ্শমৰ্মে এই মেলা পৰিচালনাৰ বাবে এখন আয়োজক সমিতি গঠন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন সংবাদদাতাসকলে আজি বাতৰি বিভাগৰ উপ সঞ্চালক তথা মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক বিদায় সম্ভাষণ জনায়। কেন্দ্ৰৰ সন্মিলন কক্ষত আয়োজিত এটা অনুষ্ঠানত কেইবাগৰাকীও সংবাদদাতাই শ্ৰীবৰঠাকুৰৰ বৰ্ণময় কৰ্মজীৱনৰ কেইবাটাও দিশৰ ওপৰত আলোকপাত কৰে। সম্বৰ্ধনাৰ উত্তৰত শ্ৰীবৰঠাকুৰে সুদীৰ্ঘ সাংবাদিক জীৱনত লাভ কৰা অভিজ্ঞতাৰে সংবাদদাতাসকলক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ যৎপূৰ্ণাস্তি চেষ্টা চলোৱা বুলি উল্লেখ কৰে। অনুষ্ঠানত ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া সতীশ চন্দ্ৰ তালুকদাৰ উপস্থিত থাকি শ্ৰীবৰঠাকুৰৰ অনাগত জীৱন কৰ্মময় হোৱাৰ কামনা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটত নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেচন হলত আজি পৰিষদৰ অন্তৱৰ্তীকালীন বাজেট অধিৱেশন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা মাহত শিলচৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। আৰু নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে আজিৰে পৰা চহৰখনত নতুনকৈ চিটি বাছ সেৱা মুকলি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।